আকাশবাণী গুৱাহাটী এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। সাদিনীয়া ৰঙালী বিহুৰ আজি পঞ্চম দিনটো ৰাজ্যত নাঙল বিহুৰূপে পালন কৰা হৈছে। পৰম্পৰা অনুসৰি চাৰি বহাগত এই নাঙল বিহু উপলক্ষে খেতিয়কসকলে পথাৰত হাল বোৱাৰ পূৰ্বে কৃষি সঁজুলিসমূহৰ প্ৰতি সন্মান জনাই এই উৎসৱ পালন কৰে। কৃষিজীৱী অসমীয়াৰ জীৱনত এই বিহুৰ বিশেষ গুৰুত্ব আছে। ইফালে ৰঙালী বিহু উপলক্ষে ৰাজ্যৰ ঠায়ে ঠায়ে অনুষ্ঠিত মঞ্চ বিহুৰ সাংস্কৃতিক কাৰ্যসূচীত কালি ভালেসংখ্যক শিল্পীয়ে বৰ্ণাঢ্য অনুষ্ঠান পৰিৱেশন কৰে। লতাশিলৰ ঐতিহ্যমণ্ডিত গুৱাহাটী বিহু সন্মিলনীয়ে কালি আয়োজন কৰা বিহু সম্ৰাজ্ঞী 2026 প্ৰতিযোগিতাত গুৱাহাটীৰ সংগীতা ৰাভাই মুঠ ছগৰাকী প্ৰতিযোগীৰ মাজৰ পৰা বিহু সম্ৰাজ্ঞীৰ খিতাপ অৰ্জন কৰে। বিহু সন্মিলনীয়ে লগতে সংগীতা ৰাভাক নগদ ধন, ৰূপৰ মুকুট, সোণৰ মুদ্ৰাকে ধৰি বিভিন্ন উপহাৰ সামগ্ৰীও আগবঢ়ায়। গুৱাহাটী বিহু সন্মিলনীয়ে আয়োজন কৰা এই প্ৰতিযোগিতাত লখিমপুৰৰ বৰষা বুঢ়াগোহাঁয়ে বিহুৰাণী আৰু গোলাঘাটৰ কৃষ্ণ হাতীবৰুৱাই বিহু কুঁৱৰীৰ খিতাপ লাভ কৰে। লাচিত গগৈয়ে শ্ৰেষ্ঠ ঢুলীয়া আৰু গোবিন্দ চন্দ্ৰ গগৈয়ে শ্ৰেষ্ঠ পেঁপাবাদকৰ খিতাপ লাভ কৰে। বাক্সা জিলাৰ জালাহ ডংপাৰ যুৱ সংঘৰ উদ্যোগত আয়োজন কৰা ৰঙালী বিহু উদযাপনৰ কালি সামৰণি পৰে। এই সন্দৰ্ভত জালাহ ডংপাৰ যুৱ সংঘৰ সম্পাদক দীপজ্যোতি দাসে আমাৰ সংবাদদাতাক এইদৰে জনায়।
জালা ডংপাৰ যুৱ সংঘৰ আজি চতুৰ্থ বৰ্ষক আমাৰ এইটো এদিনীয়া কাৰ্যসূচীৰে আমি এইটো অনুষ্ঠিত কৰি আহিছো। আজি চতুৰ্থ বৰ্ষ হয়। বাকী যিটো আমাৰ সাংস্কৃতিক অনুষ্ঠান, মুকলিগুৰি যিটো অনুষ্ঠান, সেইটো অনুষ্ঠানত আমাৰ ৰাইজে বহুত উল্লাসেৰে ওলাই আহিছে। সকলোৱে একদম উৎসাহেৰে ওলাই আহিছে। আমাৰো কমিটিৰ ভাল লাগিছে। বহুত ৰাইজৰ আমি সমাগম দেখিছো, ভাল লাগিছে। আমাৰ মোটামুটি 7-8 মান বিভিন্ন মাতা গৈছিলে, বিবাহী আছিলে, তাৰপিছত ডিবি পৰিহৰেশ্বৰ মানুহ আছিলে, এনেকে আমাৰ 7-8 বিভাগ আছিলে। গতিকে মোৰ ভালে লাগিছে।
বামুণ্ডিৰ তৰুণ সংঘ আৰু পুথিভঁৰালৰ সৌজন্যত অনুষ্ঠিত বামুণ্ডি বিহু সন্মিলনৰ শতবৰ্ষৰ ৰঙালী বিহু উদযাপনৰ কালি সামৰণি পৰে। সামৰণি অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই অংশগ্ৰহণ কৰি সকলোৱে মিলি জাতীয় জীৱনক আগুৱাই লৈ যাবলৈ আহ্বান জনায়। শ্ৰী দামোদৰ দেৱৰ আজি 428 সংখ্যক পবিত্ৰ তিৰুভক্তিথি ৰাজ্যজুৰি পালন কৰা হৈছে। পাটবাউসী সত্ৰৰ প্ৰতিষ্ঠাপক তথা একশৰণ নামধৰ্মৰ প্ৰচাৰক শ্ৰী শ্ৰী দামোদৰ দেৱৰ তিৰুভক্তিথি উদ্দেশ্যে আজি পুৱাৰে পৰা দামোদৰ দেৱৰ শিষ্যসকলে কৰভাল ৰৈ সত্ৰখনত ভিৰ কৰিছে। শ্ৰী শ্ৰী দামোদৰ দেৱৰ তিৰুভক্তিথি উপলক্ষে গোৱালপাৰাৰ ভালুকডুবিত থকা দামোদৰ সেৱাশ্ৰমত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ইফালে কামৰূপ জিলাৰ হাজো ৰাজচক্ৰৰ অন্তৰ্গত ৰামদিয়া চৌধুৰীপাৰাৰ শ্ৰী শ্ৰী পোৰাবিঠা সত্ৰতো আজি শ্ৰী শ্ৰী দামোদৰ দেৱৰ তিথি পালন কৰা হৈছে। তিথিৰ লগত সংগতি ৰাখি কালি সন্ধিয়া নাম প্ৰসংগৰে মণিকূটৰ পৰা বিগ্ৰহ সভালুঘৰলৈ অনাৰ পাছত নিশাৰ ভাগৱত পাঠ অনুষ্ঠিত হয়। সমগ্ৰ বিশ্বতে আজি বিশ্ব ঐতিহ্য দিৱস পালন কৰা হৈছে। এই দিনটো কীৰ্তিচিহ্ন আৰু ঐতিহ্যময় স্থানসমূহৰ দিন হিচাপেও জনা যায়। সাংস্কৃতিক আৰু প্ৰাকৃতিক ঐতিহ্য সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে পালন কৰা এই দিৱসৰ চলিত বৰ্ষৰ মূল বিষয় হৈছে সংঘাত আৰু দুৰ্যোগৰ পৰিপ্ৰেক্ষিতত ঐতিহ্যসমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত জৰুৰীকালীন সঁহাৰি। চলিত বৰ্ষৰ হজযাত্ৰা আজিৰে পৰা আৰম্ভ হৈছে। উত্তৰ পূব হজযাত্ৰা অভ্যৰ্থনা সমিতিয়ে জানিবলৈ দিয়া অনুযায়ী অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ মুঠ 2,569 গৰাকী যাত্ৰীয়ে এইবাৰ হজযাত্ৰাৰ কাৰণে সাজু হৈছে। ইয়াৰ ভিতৰত 1,763 গৰাকী পুৰুষ আৰু 806 মহিলা হজযাত্ৰী আছে। উত্তৰ পূব হজযাত্ৰী অভ্যৰ্থনা সমিতিৰ সভাপতি নেকিবুৰ জামানে জানিবলৈ দিয়া অনুযায়ী আজিৰে পৰা 21 এপ্ৰিললৈ পৰ্যায়ক্ৰমে এইসকল যাত্ৰী মক্কা আৰু মদিনালৈ যাব। হজযাত্ৰীসকলৰ ভিতৰত 668 কলকাতা বিমানবন্দৰ, 218 মুম্বাই আৰু 28 দিল্লী বিমানবন্দৰৰ পৰা ৰাওনা হ'ব। 8 বাংগালুৰু, 2 লক্ষ্ণৌ, 1 হায়দৰাবাদ আৰু বাকীসকলে গুৱাহাটীৰ বৰজাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ পৰা হজযাত্ৰা কৰিব। হজযাত্ৰীসকলৰ মংগলৰ বাবে কালি সন্ধিয়া হাজী মুছাফিৰ খানত সমূহীয়া প্ৰাৰ্থনাৰ আয়োজন কৰা হৈছে বুলি সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে। আকাশবাণী গুৱাহাটীৰ আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত বিহু নামত প্ৰকৃতি আৰু অসমীয়া সমাজৰ স্থান শীৰ্ষক এটা সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। অসমৰ প্ৰথমগৰাকী বিহু সম্ৰাজ্ঞী তথা গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰববী অধ্যাপিকা ডঃ ৰূপা ডেকা পাটৰৰ সৈতে হোৱা এই সাক্ষাৎকাৰ শুনিবলৈ পাব। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি 3:30 বজাত অনুষ্ঠিত হ'ব। আনহাতে হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া আন এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।